ఆకాశవాణి. বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবাত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে। অসমৰ 126টা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। লালু কৃষ্ণা সদা সহায়তে নামৰ ছবিখনৰ প্ৰদৰ্শনেৰে আজি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2026ৰ সামৰণি পৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবাত সম্ৰাট সম্প্ৰতি নামৰ সংগ্ৰহালয় উদ্বোধন কৰে। সংগ্ৰহালয়টো জৈন বুৰঞ্জী আৰু সম্ৰাট সম্প্ৰতিৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। এই সংগ্ৰহালয়টো ভাৰতৰ চহকী সংস্কৃতি আৰু আধ্যামিক ঐতিহ্যৰ পৰিচয়ৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি আহমেদাবাদৰ সনন্দত কাইনেছ ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে ভৱ থৰদলৈ যাব আৰু প্ৰায় 20,000 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্য ভালেমান উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰপতি উৎসৰ্গা কৰিব। ইপিনে অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়ালৈ অসমত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে। 24 সংখ্যক তথা অন্তিমগৰাকী জৈন তীৰ্থাংকৰ মহাবীৰৰ এই জয়ন্তীৰ দিনটো জৈন সমাজৰ বাবে অন্যতম শুভ দিন বুলি গণ্য কৰা হয়। ভগৱান মহাবীৰৰ অনুগামীসকলে প্ৰাৰ্থনা, প্ৰসাদ বিতৰণ আৰু ৰথৰ সৈতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবছৰে এই দিনটো উদযাপন কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ভগৱান মহাবীৰে অহিংসা, সত্য, আত্মনিৰ্ভৰশীলতাৰ দিগদৰ্শন দিয়াৰ উপৰি জনসাধাৰণক কৰুণা আৰু সহমৰ্মিতাৰে জীৱন উদযাপন কৰিবৰ বাবে অনুপ্ৰেৰণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে সকলোৱে ভগৱান মহাবীৰৰ শিকনিসমূহৰ পৰা উদ্বুদ্ধ হোৱাৰ লগতে এখন সংবেদনশীল, শান্তিপূৰ্ণ তথা সন্মিলিত সমাজ গঢ়াৰ বাবে অবিৰতভাৱে নিজৰ সেৱা আগবঢ়োৱা উচিত। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে ভগৱান মহাবীৰৰ শিকনিসমূহে জনসাধাৰণক আত্মশৃংখলা, কৰুণা আৰু সম্প্ৰীতিৰে জীৱন যাপন কৰিবলৈ উদ্বুদ্ধ কৰি আহিছে। তেওঁ লগতে কয় যে ভগৱান মহাবীৰৰ বাণীসমূহে সমাজত শান্তি, অহিংসা আৰু ভাতৃত্ববোধৰ ভাৱনাক শক্তিশালী কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে মহাবীৰৰ জীৱন আৰু বাণীয়ে জনসাধাৰণক সত্য আৰু অহিংসা আৰু কৰুণাৰ পথত থাকিবলৈ মনোবল যোগায়। তেওঁ কয় যে ভগৱান মহাবীৰৰ আদৰ্শ আৰু আধ্যাত্মিকতা আজিৰ পৃথিৱীত গভীৰভাৱে প্ৰাসংগিক হৈ আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মহাবীৰ জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কয় যে ভগৱান মহাবীৰৰ পঞ্চশীল নীতিয়ে জনসাধাৰণক আধ্যাত্মিক দিশ নিৰ্দেশনা দিয়াই নহয় বৰং এখন শক্তিশালী, আদৰ্শবান আৰু মিলাপ্ৰীতিৰ সমাজ গঠনতো অৰিহণা যোগাই আহিছে। অসমৰ 126টা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 59গৰাকী মহিলা আৰু 663গৰাকী পুৰুষ প্ৰাৰ্থী। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰক তথা প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কাইলৈ অসমলৈ আহিব। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত দলৰ সংকল্প পত্ৰ মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে। ইপিনে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ আৰু অহা 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে দলীয় প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰচাৰ চলাব। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। এ আই এম আই এম দলৰ সভাপতি আছাদুদ্দিন ওৱেছিয়ে অহা 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ঢিং আৰু লাহৰীঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব ধুবুৰী, চেঙা আৰু মন্দিয়াত এ আই ইউ ডি এফৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমাগত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে আজি 13 জনীয়া প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্ৰকাশ কৰিছে। এই প্ৰাৰ্থী তালিকা মতে হাওৰা দক্ষিণ সমষ্টিৰ বাবে শ্যামল হাতী, গড়বেৰা সমষ্টিৰ বাবে প্ৰদীপ লোৰা, বৰবাণীৰ বাবে অৰিজিত ৰয় আৰু নতাবাৰী বিধানসভা সমষ্টিৰ বাবে গিৰিজা শংকৰ ৰয়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। এই শেহতীয়া তালিকা মতে মইনাগুৰি বিধানসভা সমষ্টিৰ বাবে ডালিম ৰয়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমদ সুধীন্দ্ৰ তীৰ্থ স্বামীজীৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে স্বামীজীয়ে তেওঁৰ সমগ্ৰ জীৱন সেৱা আৰু ভক্তিৰ প্ৰতি সমৰ্পিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বামীজীয়ে বহুতো প্ৰতিষ্ঠান তথা গৱেষণা কেন্দ্ৰ স্থাপন কৰি থৈ গৈছে আৰু ভাৰতীয় নাগৰিকসকলক শিক্ষিত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত কালি ৰাছিয়াৰ উপ বৈদেশিক মন্ত্ৰী আন্দ্ৰে ৰোডেংকৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈদেশিক মন্ত্ৰীজনে কয় যে ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহত দুয়োখন দেশে চালি জাৰি চোৱাৰ পাছত আঞ্চলিক আৰু গোলকীয় স্তৰত দুয়োখন দেশৰ সুবিধা হোৱাকৈ কেতবোৰ দিশ এই আলোচনাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে যোৱা বছৰ ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা 23rd বাৰ্ষিক সন্মিলনত লোৱা সিদ্ধান্তসমূহৰ বৰ্তমানৰ সময়ত হোৱা অগ্ৰগতিৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাছিয়াৰ উপ বৈদেশিক মন্ত্ৰীজনে কালি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকো লগ ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছুৰিনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চন্দ্ৰিকা প্ৰসাদ সন্তোষীৰ হঠাৎ মৃত্যুৰ খবৰে তেওঁক মৰ্মাহত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ এই মৃত্যু কেৱল ছুৰিনামৰ বাবেই নহয় ভাৰতৰ বাবেও অপূৰণীয় ক্ষতি। স্বৰ্গীয় সন্তোষীৰ সৈতে হোৱা আলোচনাসমূহৰ কথা সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াত ৰাষ্ট্ৰপতিজনে ভাৰত আৰু ছুৰিনামৰ সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে আগবঢ়োৱা প্ৰচেষ্টা প্ৰশংসনীয় আৰু সেই সময়ৰ ৰাষ্ট্ৰপতিজনে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ নিজৰ শপত গ্ৰহণ কাৰ্যসূচীও সংস্কৃত ভাষাত সমাপন কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে। লালু কৃষ্ণ সদা সহায়তে নামৰ ছবিখনৰ প্ৰদৰ্শনেৰে আজি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2026ৰ সামৰণি পৰিব। উল্লেখযোগ্য যে দেলহি অন ৰেল চিনেমা এণ্ড কেপিটেল শীৰ্ষক এটি আলোচনাত চিনেমা নিৰ্দেশক ইমতিয়াজ আলী আৰু ৰাকেশ ওম প্ৰকাশ মেহৰাই নিজৰ ছবি জগতৰ যাত্ৰাৰ বিষয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে গুণীত মোংগাই আঁত ধৰিবলগীয়া ফ্ৰম ইণ্ডি ৰুটছ টু দ্য অস্কাৰ্ছ শীৰ্ষক আলোচনাত উপস্থিত থাকি দৰ্শকে অংশগ্ৰহণ কৰিব পাৰিব। আজিৰ সামৰণিৰ দিনটোত দিল্লীৰ বহু অঞ্চলৰ বিভিন্ন চিনেমা হলত বহুকেইখন চুটি ছবিও প্ৰদৰ্শন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি পঞ্জাৱৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছত 8 উইকেটত পৰাস্ত কৰে। 128 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৰাজস্থান ৰয়েলছে 12 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 17টা বলত 52 ৰাণৰ বৰঙণি যোগায়। দলটোৰ যশস্বী জয়ছৱালে 38 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ অনশুল কম্বোজে 2টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবাত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে। অসমৰ 126টা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। লালু কৃষ্ণ সদা সহায়তে নামৰ ছবিখনৰ প্ৰদৰ্শনেৰে আজি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2026ৰ সামৰণি পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত পঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।